Hey, it does stop, stop, stop. It doesn't stop for it. Stop for. Hey. बोलेगा तो बोलोगे के बोलता है मियाँ हिया मियाँ हिया मियाँ हिया। I know I can mesmerize anybody who have a heart to listen and be silent. LISTEN is SILENT, isn't it? When you pick up the phone, you say, hello. That means, oh, hell. So if you're asking for hell, how can you find Bota? Bota is not in hell. Bota is, hey, your Kalki is not coming. তাতার কলকি হংক চক্র গদা পদ্ম ধাৰী তাতৰ এৰিয়ে আহি আহিব না এটা ঘোঁৰাত উঠি মোৰ সুকুলা ঘোঁৰা নাম যা ৰাখা সেইটো ময়ে কৰিছোঁ মোৰ জীৱনত কিন্তু মই কলকি নহয় কেলা তাৰ বাপেকটো মই শ্ৰীকৃষ্ণৰ নিচিনা 1600 মাইকীৰ বুবু টিপা নাই টিপিছোঁ কেইজনমানে মই টিপোঁ মাজে সময়ে যেতিয়া দৰকাৰ হয় মই টিপি দিওঁ আৰু কৈ দিওঁ মই যে টিপিছোঁ বুলি মই মিছা নহয় মই নিজ কলংক মোৰ কলংক একো নাই কাৰণ মই কৈ দিওঁ নহয় মোৰ ঘৈনীজনীৰ আগতো কৈ দিওঁ মই ইয়েছ দুজনী বিল্লা আনিছিলোঁ তহঁতে যেতিয়া অফিচত আছিলি তহঁতে যেতিয়া স্কুলত গৈছিলি তাহাঁতৰ খং উঠি গ'ল তুমি এনেকুৱা কাম কৰিছা মই কৈ দিলোঁ যোন হয় মই যেতিয়া কৈ দিওঁ তেতিয়া মোৰ কলংক একোৱে নাথাকে থাকে জানো সেইকাৰণে মই নিষ্কলংক সেইকাৰণে কৈ আছোঁ মই দেৱৰো দেৱ মহাদেৱটো তহঁতেতো চব হব হ'বলৈ গৈ আছে তহঁতে এতিয়া চব কিছুদিন পিছত তহঁতে শ হৈ যাবি 20-25 বছৰ পিছত তোৰ নাম নাথাকে এইটো এই শটো লৈ যা মৰিশালিত হ'ব নহয় গতিকে যেতিয়া আছ শ হব তালবীয়া শ ৱাব তাৰ ওপৰডাল হচৰিকাৰ লগাই দিলে কি হয় শিৱ এই মই এইটো মিছা কথা নকওঁ নহয় যত জীৱ তত শিৱ গতিকে মইতো শিৱ কাৰণ মোৰ ওপৰত হচৰিকাডাল আছে তহঁতৰ ওপৰত নাই সেইকাৰণে মই গাই থাকোঁ চতৰা চম্ভাল চতৰা মানে ছাতি ছাতি মানে হচৰিকাৰ হচৰিকাৰ মানে শৱৰ ওপৰত লগোৱা ইকাৰডাল তাতে শিৱ তাতে শিৱ হ'ব চেষ্টা কৰ চব ইয়াতে শিৱ মাইকী মানুহৰ কথা কোৱা নাই মই মতাকেইটাৰ কথা কৈছোঁ মাইকী কথা হ'ল সেই পাৰ্বতী এই তাহাঁতক এই শকেইটাক সহায় কৰ কাৰণ তহঁতক মই ৰজগুণত বন্দী কৰি থৈছোঁ বুজিলে চাতৰা চম্ভালে চৰা উৰা চলা যাই ৰে এতিয়া ইয়াতেতো 8 বিলিয়ন শিৱ আছে শিৱ নাই হ'বই আছে শিৱ নাই ইয়াতে কোনোবা এটা দুটা আছে কিন্তু মহাদেৱ মাত্ৰ এটাই কেলা সেইকাৰণে মই কৈছোঁ মহাদেৱ মে মহাদেৱ মেৰা নাম সদা লিয়া যায়গা মুঝসে হি সব আৰম্ভ হুৱে মুঝ পে হি অন্ত হো যায়গা সেইকাৰণে মই আহিছোঁ মই লুকাই আছিলোঁ 25 বছৰ আমেৰিকাত এতিয়া আহিছোঁ নে ওলাইছোঁ নে তহঁতৰ ইয়াতে কলকি নাই কেলা যা গেৰেণ্টিড আৰু যদি আহে সেইটো মোক খবৰ দিবি টেলিফোন নাম্বাৰত মই তাক দুটা কথা সুধিম এই ইজ দ্য আৰ্থ ফ্লেট অৰ চিলভাৰ ইজ মানি সেইকাৰণে মই গানবিলাকো উল্টা পাল্টা কৰি দিওঁ হৰি ওম মন তাৰা পাত হৰিদা এই গাইছিল নে মুছলমানটোৱে গাইছিল নাই মহম্মদ ৰফিয়ে গাইছিল নাই মহম্মদ ৰফিও মুছলমান আৰু নৌচাদটো মুছলমান দুইটাই মিলি হৰি দৰ্শন হৰি মন তাৰা পাত হৰি দৰ্শন মই তাক উল্টাই দিলোঁ মন তু তাৰা পাত তই তৰ্পি আছ এইকাৰণে এটা গ্ৰুপত আহিছ তু তাৰা পাত হৰ দৰ্শন আজ তু তাৰা পাত হৰ দৰ সন কো আজ হো তোরে যা শুনগে মোরে বিনা বিগরে সগর কাজ আ বিনতি কর এটা তোৰ খাওঁ লাজ, তোৰ পাতা হৰদৰ সন কোৱাজ। বিন গুৰু জ্ঞান কাহাসে পাৱো, বিন গুৰু জ্ঞান কাহাসে পাৱো, দ্যাট ইজ ফ্লেট এণ্ড চিলভাৰ ইজ মানি। দুজ জ্ঞান হৰা হৰা গুণ গাৱো, সব গুণী জল পে হামারা হামারা রাজ। ঐ আল্লাহ মাখছি দে, মে বললা হু বন্দারি করতা মোপে কি সওয়ারি, আজ কি মুলাকাত বস ইতনি, কর লে না বাত কল চাহে জিতনি, অচ্ছি নহীঁ হোতি হ্যায় জিদ ইতনি, দেখো হমে তুমসে হ্যায় প্রীত কিতনি।